এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আজি আৰম্ভ, ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল, জনতাৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনত ৰাজ্যবাসীৰ শিল্পীগৰাকীক স্মৰণ, বিভিন্ন কাৰ্যসূচীৰ আয়োজন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলোৱাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ যাৱতীয় অনুমোদন প্ৰদান আৰু SBI ITF জুনিয়ৰ J60 আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত অসমৰ শ্বেৰী শৰ্মা প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে আজি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। নিৰ্বাচন আয়োগে কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে আজিৰ পৰা ভোটাৰৰ তথ্য ছপা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া 21 নৱেম্বৰলৈ চলিব। 22 নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাত থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনেলোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে 3 বাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূৰ্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ'ব।
Special division means we are making sure that we are going to each and every house because we want to make it strict, not like summary revision. Visit each and every house, find for ourselves whether the person is actually there in that house or not. Ghoro murabbi means jani simi sahi koribo laibo. Ami physically verify koriyasu. Mora manu at least gom pam. Heketa form 7 edi delete koribo parim. So it is strict as compared to summary revision but does not go into document verification like in SIR. Because of our special status of NRC updation and separate citizenship amar dafa ketao belega ase section 6 e amar total akhomor karne belega ase existing voter por ami kono document bisarane this is a difference between SIR and special division.
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে এটা ভোটকেন্দ্ৰত 1200তকৈ অধিক ভোটাৰ নথকাৰ ব্যৱস্থা কৰা হ'ব। সেই অনুসৰি অসমৰ জনসংখ্যাৰ অনুপাতত 1826টা ভোটকেন্দ্ৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে ফেব্ৰুৱাৰী মাহৰ পাছত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰিয় শিল্পীগৰাকীৰ অৱৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ উপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুচিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম প্ৰসংগ, নাহৰপুলি ৰোপণ আৰু সন্ধিয়াৰ ভাগত 5000 গছি বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন ক্ষেত্ৰত 500 আকাশবন্তিও প্ৰজ্বলন কৰা হ'ব। সন্ধিয়াৰ পৰা ভাওনাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। উপজা দিন উপলক্ষে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহৰ চৌহদত শিল্পীগৰাকীৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰা হয়। শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গ, পিতৃ মোহিনী মোহন বৰঠাকুৰৰ লগতে বিভিন্ন দল, সংগঠন তথা স্থানীয় জনসাধাৰণ এই কাৰ্যসূচীত উপস্থিত থাকে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ত শিল্পীগৰাকীৰ স্মৃতিত এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। আজি BTCৰ মুৰববী সাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰত চান্দামাৰীৰ 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত BTRৰ 5খন জিলাৰ প্ৰায় 25,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰে। BTCৰ মুখ্য কাৰ্যবাহী সাগ্ৰামা মহিলাৰীয়ে জুবিন গাৰ্গক তেওঁৰ এগৰাকী বিশিষ্ট বন্ধু বুলি অভিহিত কৰে আৰু শিল্পীগৰাকীয়ে অধ্যয়ন কৰা তামোলপুৰ আৰু বিজনীৰ হাইস্কুল দুখনক সৰ্বাংগ সুন্দৰ কৰি তোলা হ'ব বুলি ঘোষণা কৰে।
আজি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ষ্টেচু আৰু পাৰ্ক সেইটো আমি ফাউণ্ডেশ্যন লে কৰিলোঁ। ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যিটো কাৰ্যসূচী সেইটো আমি শেষ কৰিলোঁ। আমি বিটিচি বাকী ৰাইজে বিচৰাৰ নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি যিটো পাৰ্ক, এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে। কনচেপ্ট পেপাৰ বনাই আছো, ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা চুইমিং বা জিম, সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি। ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছো যে বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে। এইখন স্কুল বা হাই স্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছো।
বিজেপিয়ে আজি ৰাজ্যৰ 53খন স্থানত শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰ আয়োজন কৰে। লণ্ডনৰ পৰা উভতি অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰা খেলপথাৰত আয়োজিত শিবিৰত ৰক্তদান কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই এই ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে ৰক্তদান কৰে। এই শিবিৰত ভালেমান অনুৰাগী তথা দলটোৰ নেতাকৰ্মীয়ে ৰক্তদান কৰে। সদৌ অসম ছাত্ৰ সন্থাই আজি বিভিন্ন জিলাত জুবিন গাৰ্গৰ জন্মদিন পালনৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি মানৱ শৃংখল উলিয়ায়। শিৱসাগৰ জিলা ছাত্ৰ সন্থাইও আজি নগৰৰ হাস্পতাল ৰোডত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদতো আজি নাহৰপুলি ৰোপণ কৰাৰ লগতে শিল্পীগৰাকীৰ মহান সৃষ্টি মায়াবিনী গীতটো প্ৰচাৰ ভাৰতীৰ বিষয়া কৰ্মচাৰীসকলে পৰিৱেশন কৰে। অসম গণ পৰিষদে শিল্পীগৰাকীৰ জন্মদিনটো সমগ্ৰ ৰাজ্যতে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ আমবাৰীত থকা দলৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এই শিবিৰ মুকলি কৰে। অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিয়ে আজি শিল্পীগৰাকীৰ উপজা দিনটো স্বাভিমান দিৱস ৰূপে পালন কৰে। এই উপলক্ষে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নাহৰকে ধৰি বিভিন্ন মূল্যৱান গছপুলি ৰোপণ কৰা হয়। শিল্পীগৰাকীৰ উপজা দিন উপলক্ষে আজি শিলচৰত ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত শিল্পীগৰাকীৰ কালজয়ী মায়াবিনী ৰাতিৰ বুকুত গীতটো অসমীয়া আৰু বাংলা ভাষাত সহস্ৰাধিক লোকে পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি বৰাকবাসীৰ অকৃত্ৰিম ভালপোৱা প্ৰকাশ কৰে। বিজেপিয়ে যোৰহাট জিলাত আয়োজন কৰা ৰক্তদান শিবিৰত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে। সদৰ থানাত আয়োজিত কাৰ্যসূচীত আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা উপস্থিত থাকি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। গোলাঘাট জিলাত বিজেপি আৰু অসম গণ পৰিষদে যৌথভাৱে আয়োজন কৰা ৰক্তদান শিবিৰত বিত্তমন্ত্ৰী অজন্তা নেওগে মুকলি কৰে। এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে। ধেমাজি জিলাৰ স্বাস্থ্য ভৱনত আয়োজিত কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি জনসাধাৰণক ৰক্তদান কৰিবলৈ উৎসাহিত কৰে। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ পিয়লী নগৰত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী বিমল বৰাই ৰক্তদান কৰে। হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজিত ৰক্তদান শিবিৰত 50ৰো অধিক লোকে ৰক্তদান কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বিশ্বনাথ জিলাত আয়োজন কৰা ৰক্তদান শিবিৰত 100গৰাকীতকৈ অধিক লোকে ৰক্তদান কৰে। ৰক্তদান কাৰ্যসূচীৰ লগতে জিলাখনৰ কমলাকান্ত নাট্য সমাজে অঞ্চলটোত 53জোপা নাহৰপুলি ৰোপণ কৰে। ৰক্তদান শিবিৰত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল উপস্থিত থাকে। চৰাইদেউ জিলাৰ সোণাৰীৰ টিয়ক চাহবাগিচাৰ প্ৰেক্ষাগৃহত জীৱন সুৰভি শীৰ্ষক এটা ৰক্তদান শিবিৰত ৰাজ্যৰ পৰিবহণ, পাৰ্বত্য অঞ্চল উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। সৰবুখত আজি প্ৰয়াত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হয়। গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। শিল্পী জুবিন গাৰ্গৰ উপজা দিন উপলক্ষে গোৱালপাৰা জিলা সাংবাদিক সন্থাই বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। কাইলৈ গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৰাজ্যখনৰ 200ৰো অধিক শিল্পী আৰু কলাকুশলীয়ে জুবিন গাৰ্গৰ 20ৰো অধিক গীত পৰিৱেশন কৰিব। এই অনুষ্ঠানৰ আজি আখৰা সম্পূৰ্ণ হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলোৱাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাৰ অধীনত যাৱতীয় অনুমোদন প্ৰদান কৰিছে। গৃহ মন্ত্ৰালয়ৰ অনুমতিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অসম আৰক্ষীয়ে প্ৰস্তুত কৰা অভিযোগনামা দাখিলৰ পথ প্ৰশস্ত কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা অনুমোদনৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। শ্ৰীগুপ্তাই লগতে কয় যে বিদেশত সংঘটিত অপৰাধমূলক ঘটনাত ভাৰতীয় নাগৰিক জড়িত থাকিলে তেনেলোকৰ বিৰুদ্ধে আদালতত গোচৰ চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয়। এই অনুমোদন আইনীভাৱে বাধ্যতামূলক বুলি উল্লেখ কৰি বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যু বিদেশত হোৱা বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 208 ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন প্ৰদান কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা 10 ডিচেম্বৰৰ পূৰ্বে আদালতত দাখিল কৰাৰ চেষ্টা চলোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে গোচৰ সংক্ৰান্তত এতিয়ালৈ 160 জনৰো অধিক লোকৰ সাক্ষ্য লোৱা হৈছে আৰু ফৰেনচিক গৱেষণাগাৰৰ পৰাও যাৱতীয় প্ৰতিবেদন লাভ কৰিছে।
আমাৰ এই ঘটনাটো যিহেতু বিদেশত হৈছিল, সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰা 208 BNSS অধীনত আমি আবেদন জনাইছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে আজি অনুমোদন পাইছোঁ। গতিকে কেছটোৰ আগবঢ়াই নিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব সুবিধাজনক হ'ব। ছিংগাপুৰৰ পৰা যিখিনি আমাৰ দৰকাৰী তথ্য আছিল আমি বহুখিনি পাইছোঁ, সেইখিনি আমাৰ তদন্তৰ কাৰণে আমি যিখিনি লাগে সেইখিনি পাইছোঁ। এতিয়া একো অসুবিধা নহয় কাৰণ আমি যিহেতু গোচৰটো চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালোঁ, গতিকে আমি এতিয়া আদালতত যাতে কেছটো সুকলমে চলিব পাৰে আমি নিশ্চয় সময়ৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম।
ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 7খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি 1খন জিলাৰ পৰা আন 1খন জিলালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা আৰু নিগম নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰি মাংসহে বেচা কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে। পশুপালন বিভাগৰ নিৰ্দেশনাত প্ৰকাশ পোৱা মতে 100% মৃত্যুৰ হাৰেৰে আফ্ৰিকান ছোৱাইন ফিভাৰ হৈছে গাহৰিৰ অতি সংক্ৰামক ভাইৰাছজনিত ৰোগ। যোৱা অক্টোবৰত ৰাজ্যৰ 84টা স্থানত এই ৰোগৰ ব্যাপক সংক্ৰমণ ধৰা পৰে। বৰ্তমানলৈ এই ৰোগবিধৰ প্ৰতিষেধক চিটা ওলোৱা নাই আৰু ফলপ্ৰসূ চিকিৎসা নোহোৱাৰ বাবে ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে আক্ৰান্ত স্থানসমূহ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱা হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত আলোচনা চক্ৰ আৰু বক্তৃতা অনুষ্ঠানৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন ভৰালীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। সাহিত্যিকগৰাকীয়ে সতীৰ্থ সমাজৰ সুন্দৰৰ পূজাৰীলৈ শ্ৰদ্ধাৰ্ঘ্যৰ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী কমল কটকীয়ে ডঃ ভূপেন হাজৰিকা বিষয়ত মূল বক্তৃতা প্ৰদান কৰে। আনহাতে বিশিষ্ট অভিনেতা ৰুহি শৰ্মাই জুবিন গাৰ্গৰ বিষয়ে মূল বক্তৃতা প্ৰদান কৰে।
এছ বি আই আই টি এফ জুনিয়ৰ জে 60 আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত অসমৰ শ্বেৰী শৰ্মাই প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাখনৰ মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰা অসমৰ খেলুৱৈগৰাকীয়ে আজি দ্বিতীয় দিনা দেশৰে প্ৰতিদ্বন্দ্বী সবৰ্ণিকা বিছানাকাৰক 7-5, 7-6 পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আজি আৰম্ভ। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল। জনতাৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনত ৰাজ্যবাসীৰ শিল্পীগৰাকীক স্মৰণ, বিভিন্ন কাৰ্যসূচীৰ আয়োজন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলোৱাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ যাৱতীয় অনুমোদন প্ৰদান আৰু এছ বি আই আই টি এফ জুনিয়ৰ জে 60 আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত অসমৰ শ্বেৰী শৰ্মা প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
Thank you.